Ja, Akachbani. বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মণিপুৰৰ সাহায্য শিবিৰত থকা উভয় সম্প্ৰদায়ৰ লোকে সাম্প্ৰতিক পৰিস্থিতিৰ অৱসান ঘটাই শান্তিৰে বসবাস কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰা বুলি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাৱাইয়ে প্ৰকাশ কৰিছে। দিল্লী বিধানসভাৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব। দক্ষিণ কোৰিয়াৰ দক্ষিণ পূব অংশত বিধ্বংসী বনজুয়ে ব্যাপক অঞ্চলত ধ্বংসলীলাৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে। হায়দৰাবাদত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰাজস্থান ৰয়েলছৰ সন্মুখত 287 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আৰু খেলো ইণ্ডিয়া পেৰা ক্ৰীড়া প্ৰতিযোগিতাত শ্বুটিং হিতানৰ 10 মিটাৰ এয়াৰ ৰাইফল প্ৰন মিক্স HS1ত সাগৰ বালাচাহেব কাটালে সোণৰ পদক অৰ্জন কৰিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাৱাইয়ে আজি কয় যে সাংবিধানিক উপায়েৰে সকলো সমস্যা সমাধান কৰিব পাৰি। ইম্ফলত মণিপুৰ উচ্চ ন্যায়ালয়ৰ দ্বাদশ বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি ন্যায়াধীশগৰাকীয়ে আলোচনাৰ শক্তি সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কয় যে সকলো পক্ষ আগবাঢ়ি আহিলে সমাধান সম্ভৱ হৈ উঠে। দুদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰা উচ্চতম ন্যায়ালয়ৰ 5গৰাকী ন্যায়াধীশৰ দলটোক নেতৃত্ব দি তেওঁ গোষ্ঠীগত সংঘৰ্ষই প্ৰভাৱিত কৰা লোকসকলৰ সৈতে মত বিনিময় কৰাৰ পাছত নিজৰ মত প্ৰকাশ কৰে। তেওঁ কয় যে এই ভ্ৰমণকালত তেওঁলোকে সুৰাচানপুৰ আৰু বিষ্ণুপুৰৰ সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা লোকসকলৰ সৈতে মত বিনিময় কৰি উপলব্ধি কৰিছে যে দুয়োটা সম্প্ৰদায়ৰ লোকসকলে সাম্প্ৰতিক পৰিস্থিতিৰ অৱসান ঘটাই শান্তিৰে বসবাস কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। একতা আৰু সাংবিধানিক উপায়ৰ জৰিয়তে স্বাভাৱিক অৱস্থা ঘূৰাই আনিব পৰা যায় বুলি তেওঁ মত প্ৰকাশ কৰে। দলটোৱে আজি তেওঁলোকৰ ভ্ৰমণ সামৰি সুৰাচানপুৰ জিলাত ভাৰ্চুৱেল পদ্ধতিৰে আইনী সেৱা, এটা চিকিৎসা শিবিৰ আৰু আইনী সাহায্য কেন্দ্ৰ মুকলি কৰে। ইতিমধ্যে কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সম্প্ৰতি অব্যাহত থকা শান্তি প্ৰচেষ্টাৰ বিষয়ে মত প্ৰকাশ কৰি কয় যে পৰিস্থিতি উন্নত হৈছে যদিও এই প্ৰগতি অব্যাহত থাকিব লাগিব। মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলবৎ হোৱাৰ পাছত ৰাজ্যখনত শান্তি উভতাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে। মণিপুৰ উচ্চ ন্যায়ালয়ৰ দ্বাদশ বাৰ্ষিকী উদযাপন অনুষ্ঠানত ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দিল্লী বিধানসভাৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব। এই অধিৱেশন অহা 28 মাৰ্চলৈ অব্যাহত থকাৰ কথা। প্ৰয়োজনত এই সময়সীমা সম্প্ৰসাৰিত হ'ব পাৰে। এই অধিৱেশনত কাইলৈ DTCৰ কাম কাজ সন্দৰ্ভত CAG প্ৰতিবেদন উত্থাপন কৰা হ'ব। অহা মঙলবাৰে বাজেট উত্থাপন কৰা হোৱাৰ লগতে বছৰটোৰ বাবে চৰকাৰী পৰিকল্পনা আৰু বিত্তীয় অগ্ৰাধিকাৰৰ বিষয়সমূহ নিৰ্ধাৰণ কৰা হ'ব। অধিৱেশনৰ সময়ছোৱাত মুখ্য বিত্তীয় তথা আঁচনি সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰা হোৱাৰ লগতে এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব। সাংসদসকলে আঁচনি পদক্ষেপ তথা বিত্তীয় মঞ্জুৰি বিশ্লেষণ কৰাৰ বাবে অহা 26 মাৰ্চত বাজেট সন্দৰ্ভত বিশেষ আলোচনা কৰিব। দক্ষিণ আফ্ৰিকাৰ ফিনিক্স ছেটলমেণ্ট ট্ৰাষ্ট গান্ধী ডেভেলপমেণ্ট ট্ৰাষ্টে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয়ক মহাত্মা গান্ধীৰ সৈতে জড়িত হস্তনিৰ্মিত সামগ্ৰী তথা বিভিন্ন নথি অৰ্পণ কৰাৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ উপস্থিত থাকে। ডঃ জয়শংকৰে এটা বাৰ্তাৰ জৰিয়তে কয় যে মহাত্মা গান্ধীৰ জীৱন আৰু আদৰ্শই ভৱিষ্যত প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি ৰাখিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি মহাত্মা গান্ধীয়ে নিজ হাতে বোৱা কাপোৰকে ধৰি বিভিন্ন সামগ্ৰী ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয়ক হস্তান্তৰ কৰা হৈছে। মহাত্মা গান্ধী 1893 চনত দক্ষিণ আফ্ৰিকাত উপস্থিত হোৱাৰ পাছত বহুদিন ডাৰবানত থকাৰ লগতে 1904 চনত ফিনিক্স ছেটলমেণ্ট নামৰ সংস্থাটো স্থাপন কৰিছিল। দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ সৈতে মহাত্মা গান্ধীৰ জীৱন আৰু ঐতিহ্য সম্পৃক্ত হৈ থকাৰ পৰিপ্ৰেক্ষিতত গান্ধী ডেভেলপমেণ্ট ট্ৰাষ্ট আৰু ফিনিক্স ছেটলমেণ্ট ট্ৰাষ্টে মহাত্মা গান্ধীৰ পৰিয়ালৰ কিছু সামগ্ৰী ভাৰতক প্ৰত্যাৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। গাজিয়াবাদৰ হিন্দন বিমানবন্দৰৰ পৰা জম্মুলৈ বিমান সেৱা আজি আৰম্ভ হয়। হিন্দন বিমানবন্দৰৰ পৰা জম্মুলৈ পুৱা 9:30 বজাত প্ৰথমখন বিমানে উৰণ আৰম্ভ কৰে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি এই পদক্ষেপৰ জৰিয়তে এতিয়া ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ পৰা বৈষ্ণোদেৱী মন্দিৰলৈ যোৱাটো সহজ হৈ উঠিব। এতিয়াৰে পৰা জম্মুত উপস্থিত হোৱাৰ বাবে যাত্ৰীসকল দিল্লী বিমানবন্দৰলৈ যোৱাৰ প্ৰয়োজন নহ'ব। জম্মুৰ পৰা হিন্দনলৈ অহা বিমানে দুপৰীয়া 1 বজাত উৰণ আৰম্ভ কৰি দিনৰ 2:30 বজাত হিন্দনত উপস্থিত হ'ব। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ সংস্থাই গাজিয়াবাদৰ হিন্দন আৰু জম্মুৰ মাজত সপ্তাহত শনিবাৰৰ বাহিৰে আন 6টা দিনত বিমান সেৱাৰ ব্যৱস্থা কৰিছে। এই পদক্ষেপৰ জৰিয়তে যাত্ৰীসকলে দিনৰ 11:30 বজাত জম্মুত উপস্থিত হোৱাৰ উপৰি দুপৰীয়া 1 বজাত জম্মুৰ পৰা হিন্দনলৈ উভতনি যাত্ৰা কৰিব পাৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দক্ষিণ কোৰিয়াৰ দক্ষিণ পূব অংশত বিধ্বংসী বনজুইত 4 লোকে প্ৰাণ হেৰুওৱাৰ লগতে ব্যাপক অঞ্চলত ধবংসলীলাৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে। দেশখনৰ কেইবাটাও স্থানত সমান্তৰালকৈ বিধ্বংসী বনজুয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগে লগে দেশখনৰ অভ্যন্তৰীণ মন্ত্ৰালয়ে এই বিষয়ে ঘোষণা কৰে। কোৰিয়াৰ বনসেৱা বিভাগে বুছান আৰু ডেয়েজিয়ান মহানগৰকে ধৰি 12 স্থানক সৰ্বাধিক সতৰ্কীকৰণৰ আওতাত সামৰি লৈছে। দেশখনৰ দক্ষিণ পূব দিশৰ কেইবাটাও ঘাইপথ জুয়ে ছানি ধৰাৰ লগতে উলছান আৰু বুছানৰ মাজৰ এটা অতি ব্যস্ত পথ বনজুইৰ বাবে বন্ধ কৰি ৰাখিবলগীয়া হৈছে। এই বনজুই নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে কেইবাখনো বাহন তথা কেইবাশ কৰ্মীক মোতায়েন কৰা হৈছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে আজি ইজৰাইল আৰু হামাছৰ মাজৰ সংঘৰ্ষত 50,000 অধিক পেলেষ্টাইনী লোক নিহত হোৱা বুলি প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে সদৰি কৰা 1,13,000 অধিক লোক এই সংঘৰ্ষত আহত হৈছে। বিগত সপ্তাহত ইজৰাইলে অকস্মাত বিমান আক্ৰমণ কৰি যুদ্ধবিৰতিৰ অন্ত পেলোৱাৰ পাছত নিহত হোৱা 673 লোককো ইয়াত সামৰি লোৱা হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে অসামৰিক লোক তথা যুঁজাৰুসকলৰ পৃথক তথ্য প্ৰকাশ কৰা নাই। কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষক তথা পডকাষ্টাৰ লেক্স ফিডমেনৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া সাক্ষাৎকাৰটো বিভিন্ন ভাষাত উপলব্ধ হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ব্যাপক সংখ্যক শ্ৰোতাৰ বাবে এই সাক্ষাৎকাৰ উপলব্ধ কৰোৱাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ছত্তীশগড়ৰ বিৰজাপুৰ জিলাত আজি 2 মহিলাকে ধৰি 22 নক্সালবাদীয়ে আত্মসমৰ্পণ কৰে। এই নক্সালবাদীসকলৰ বাবে মুঠ 11,00,000 ঘোষণা কৰা হৈছিল। ৰাজ্য চৰকাৰৰ বিশেষ আঁচনিৰ অধীনত আত্মসমৰ্পণকাৰী এই নক্সালবাদীসকলৰ প্ৰত্যেকক 25,000 উদগনিমূলক ধন প্ৰদান কৰা হৈছে। হায়দৰাবাদত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ দলটো কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ছানৰাইজাৰ্ছ হায়দৰাবাদে বান্ধি দিয়া 287 লক্ষ্য অনুসৰণ কৰি ৰাজস্থান ৰয়েলছে বৰ্তমানলৈকে 17 5 উইকেট হেৰুৱাই 195 সংগ্ৰহ কৰি খেলি আছে। প্ৰতিযোগিতাৰ আজিৰ দ্বিতীয়খন খেলত কিছু সময় পাছত চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব। খেলো ইণ্ডিয়া পেৰা ক্ৰীড়া প্ৰতিযোগিতাত শ্বুটিং শিতানৰ 10 মিটাৰ এয়াৰ ৰাইফল প্ৰন মিক্সড SHY-ত সাগৰ বালাচাহেব কাটালে সোণৰ পদক অৰ্জন কৰিছে। নতুন দিল্লীৰ ডঃ কাৰ্ণি সিং শ্বুটিং ৰেঞ্জত অনুষ্ঠিত প্ৰতিযোগিতাখনত মনা আগৰৱালে ৰূপৰ পদক অৰ্জন কৰাৰ লগতে দীপক চাইনীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা বতৰাত মনা আগৰৱালে কয় যে এই প্ৰতিযোগিতাই দেশজুৰি যুৱ তথা উদীয়মান প্ৰতিভাক চিনাক্ত কৰি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। প্ৰত্যাশী খেলুৱৈসকলক ধৈৰ্যৰ সৈতে খেল অব্যাহত ৰাখি তেওঁলোকৰ ক্ৰীড়া দক্ষতা উন্নীত কৰাৰ বাবে নিষ্ঠা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়। পেৰা অলিম্পিকত সোণৰ পদক অৰ্জন কৰা অৱনী লেখৰাই মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং SHY-ৰ শিতানত শীৰ্ষস্থান দখল কৰে। আনহাতে প্ৰতিযোগিতাত মনা আগৰৱালে ৰূপৰ পদক অৰ্জন কৰাৰ লগতে আকাংক্ষাই ব্ৰঞ্জৰ পদক দখল কৰে। খেলো ইণ্ডিয়া পেৰা ক্ৰীড়া প্ৰতিযোগিতাত শ্বুটাৰ তথা পেৰা আৰ্চাৰসকল আজি বিশেষ দক্ষতা প্ৰদৰ্শন কৰে। ডঃ কাৰ্ণি সিং শ্বুটিং ৰেঞ্জত আয়োজিত প্ৰতিযোগিতাত সুমেধা পাঠকে মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল HS-1 শাখাত সোণৰ পদক অৰ্জন কৰে। ৰুবিনা ফ্ৰেন্সিছে ৰূপৰ পদক অৰ্জন কৰাৰ লগতে অমিতা কুমাৰীয়ে ব্ৰঞ্জৰ পদক দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। মণিপুৰৰ সাহায্য শিবিৰত থকা উভয় সম্প্ৰদায়ৰ লোকে সাম্প্ৰতিক পৰিস্থিতিৰ অৱসান ঘটাই শান্তিৰে বসবাস কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰা বুলি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি.আৰ. গাৱাইয়ে প্ৰকাশ কৰিছে। দিল্লী বিধানসভাৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব। দক্ষিণ কোৰিয়াৰ দক্ষিণ পূব অংশত বিধ্বংসী বনজুয়ে ব্যাপক অঞ্চলত ধবংসলীলাৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে। হায়দৰাবাদত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰাজস্থান ৰয়েলছৰ সন্মুখত 287 লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আৰু খেলো ইণ্ডিয়া পেৰা ক্ৰীড়া প্ৰতিযোগিতাত শ্বুটিং শিতানত 10 মিটাৰ এয়াৰ ৰাইফল প্ৰন মিক্সড SH-1 শাখাত সাগৰ বালাচাহেব কাটালে সোণৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।